Good morning, Itu Agashwani Kohima. Pujur laga khobor puri asim kong nongla. Census 2027 laga pohila bhag jondu dunia laga sobsi dangor census hobolasi itu ajibra shuru kori ase. Census tu duita bhag te rakhi kena house listing HLO aro population enumeration PA to March 1st 2027 ba reference date milai dia hisabi rakhi bole ase. Sabsi pohla bar karne census to digitally rakhi kena self enumeration laga option to ajibra shuru kore idu mohena 15 tarikh tak rakhi bole ase house listing aro housing census to april 16 ba shuru kore kena may 15 tak jare rakhi bole ase HLO bara sob buildings aro structure listing koribo aro housing conditions amenities aro SSD jankari kan jama koribole ase idu de buildings laga geotagging aro sob structure lokodi unique identification number assigned Korea Hobolase. 11 states are Union Territories, the Andaman and Nicobar Islands, Goa, Karnataka, Lakshadweep, Mizoram, Odisha, Sikkim, aro NDMC area, aro Delhi Cantonment Board, National Capital, para HLO Kamdu, Uthai Dibulase. Nota states are UTs to Medi, Tinta Junti, Duita July, aro Duita Augusti conduct Kuribulase. Dosura Bhakti population enumeration to Ahia self February Rakibulase. Edubra individual level data di age, gender, occupation, literacy, or caste Jankari Kan Juma Kuribulase. Center Bra Census 2027 currently 11,718 crore to cooper outlay di Manjordi se. Pratan Mandri Narendra Modi Bra, Kwesik West Asia di Jagra Thagilibi, India Bra Avastadi, Control di Rakyase, Sri Modi Ba, Nani Vav Dharat District, Gujarati Jagali, Unuti Projects Laga, 19,800 Korotoka Opera Laga Foundation Pato Bohaigina, Kola Idea Pasut, Ido Kwese. Tabra Kusik is Central Sarkar Bra, West Asia di Jagra Laga Impact Bra, Desh Laga Janta Kanlokoti, Dukhobuli Dia Nai.
कि हमेशा से बड़ी ताकत रही है कितना ही कठिन समय क्यों ना आए मुश्किल के समय हमारा देश एकजुट होकर खड़ा होता है बीते कुछ समय से आप देख रहे हैं दुनिया के कई देश युद्ध अशांति और अस्थिरता से घिरे हैं वेस्ट एशिया में जो हालत बने हुई है उनका असर पूरी दुनिया पर है ऊर्जा जरूरतों की डीजल पेट्रोल और गैस की दिक्कत पूरी दुनिया में बढ़ गई है ऐसे संकट में भी भारत ने हालातों को नियंत्रण में बनाए रखा है
अफसर डी कुठाकुरी श्री मोदी बर कोइसे कि एटिया प्रोजेक्ट शुरू करी दिया पर रीजनल का कनेक्टिविटी सुधार करीगिना सोशियो इकोनॉमिक उन्नति दे मदद दिबलासे प्रधानमंत्री बा केन सेमीकंडक्टर लगा उसात प्लांटो सनांत दी खुलाई दिसे Nutun financial sal aji shuru kuriya lokoti ekta reform set ti dorkar financial rules ti botli diya kan lakho hobole ase choita decade supo purana income tax act do aji nutun income tax act 2025 pra botli koribole ase etobar tax system asan kori digena purana provisions hatai diya complex rules streamline koribo aro tax diya kan karone compliance do bishi asan banai dibole ase desh ti sob digital payment transactions dorkar hoigena reserve bank Bank of India bra janai diya hisab ajiba two factor authentication laga norms do chalabole ase revised fastag annual pass fee do financial sal 2026-27 karne ajiba lakho kori ase permanent account number pan card update nohile apply koribole revised rules do ajiba shuru kori ase Nagaland bra India skill competition 2025-26 laga national stage de sabse pehla bra itia Gautam Buddha University Greater Noida Uttar Pradesh Bakloyase, Edohabra, State Laka Skill Excellence, Aro National Day, Dorkar Hisabi Baklo Laka Kamiab Dikayase. Nagaland represent Korea Kandi, Ekta State Official, Ekta Team Leader, Aro Ekta Participant, MT Sangla Kangshu, John Prazonal Level Day, Ekta Silver Do Akiri Paisi, Taikan Takiase, Taipra Restaurant Service Kamdi, Desh Laka Dusra Baklo Akan Majudi Compete Kurese. Competition de 60 upper jobs kan alag alag sectors pra thagi kena India de sabse uchcha talent kan milai gina se national level de jitia kan ba international skill competition de desh represent kuribula se jondu Shanghai de September 2026 rakhibula se আৰু স্পীকাৰ শ্বৰিঙান লংকামৰ বা জে কোখাভি মৰি যাওয়াৰ বেছি মন্তব্য জনাইছে জয়ন্ত নাগালেণ্ড লেজিছলেটিভ এছেম্বলি লগা আকৃতি থকা মেম্বাৰ আছে আৰু মাৰ্চ 30 তাৰিখ ডিমাপুৰ দি মৰিছে। তাৰ লগে চাফাৰ ইয়াদ কৰি কিনে স্পীকাৰ বা কোখাভিটো শুৰু সময়তে ষ্টুডেণ্ট লিডাৰ এটা হিচাপে চামিল কৰিছে আৰু 8 নাগালেণ্ড লেজিছলেটিভ এছেম্বলিটি সাতাকা কনষ্টিটুৱেঞ্চি লগা ৰিপ্ৰেজেণ্টেটিভ হিচাপে সেৱা কৰিছে। তাৰ পৰা কৈছে কি লিড লিডাৰটো ডিউটি লগা ডাঙৰ ভাৱনাৰ পৰা গাইড কৰি আৰু তাইৰ লগা মানুহ কান বা লাইডি কমিটেড থাকিছে। শ্ৰীলংকাৰ বা তাইৰ লগা ইণ্টিগ্ৰিটি ছাৰ্ভিচ আৰু এছেম্বলি ভিতৰ আৰু বাহাৰ দি মাদাত দিয়া লগা জনাইছে। 14th নাগালেণ্ড লেজিছলেটিভ এছেম্বলি লগা নাম দি স্পীকাৰ বা মুণ্ডুক থাকিয়ে পৰিবাৰ লগতে কণ্ডোলেন্সেছ জনাই কিনে ইটো নিচিনা দুখ সময় দি তাকত দিবলৈ প্ৰাৰ্থনা দিছে। আৰু এইটোৰ লগত আজি ফুজুৰ লগা খবৰ ইমান দি শেষ কৰি আছে। শুনি থাকিবি সামসাদ বাজি দাস মেনাঠি নাগামিজ খবৰ আনি দিবলৈ আছে।